ଏହା ଆକାଶବାଣୀ। বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, অসমৰ 126টা বিধানসভা সমষ্টিত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অব্যাহত আছে। দিনৰ 1 বজালৈ 60% ভোটদান হৈছে। কেৰালাম আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত আজি বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি আছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত 1200 মেগাৱাট শক্তিসম্পন্ন কালাই 2 জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনাইছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে আজিৰ পৰা পৰিপুষ্টি পক্ষকৰ 8ম সংস্কৰণ ৰূপায়ণ কৰিব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অসমৰ 126টা বিধানসভা সমষ্টিৰ বাবে একেটা পৰ্যায়ত আজি পুৱা 7 বজাৰ পৰা শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ চলি আছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ 1 বজালৈ সামগ্ৰিক ভোটদানৰ হাৰ প্ৰায় 60%। নিচে পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ বাহিৰত ভোটদাতাৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়। ঠাই বিশেষে প্ৰতিকূল বতৰকো নেওচি নাগৰিকসকল ভোটদানৰ বাবে ওলাই অহা বুলি আমাৰ বিভিন্ন জিলাৰ সংবাদদাতাসকলে জানিবলৈ দিছে। নলবাৰী জিলাত দিনৰ 1 বজালৈ 59.05% ভোটদান হয় বুলি জিলা নিৰ্বাচনী বিষয়াৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনাইছে। কামৰূপ মহানগৰ জিলাত 4টা সমষ্টিত 1 বজালৈ সামগ্ৰিকভাৱে প্ৰায় 49.47% ভোটদান হোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। ডিব্ৰুগড় জিলাৰ 6টা বিধানসভা সমষ্টিত দিনৰ 1 বজালৈ 57.09% ভোটদান হোৱা বুলি নিৰ্বাচন বিভাগে প্ৰকাশ কৰিছে। ধেমাজি জিলাৰ 3টা সমষ্টিত দিনৰ 1 বজা পৰ্যন্ত 60%ৰো অধিক ভোটদান হৈছে। দৰং জিলাৰ 3টা সমষ্টিত প্ৰায় 65% ভোটদান হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। মৰিগাঁওতো 1 বজালৈকে 65.21% ভোটদান হোৱাৰ তথ্য পোৱা গৈছে। একেদৰে যোৰহাট জিলাৰ দিনৰ 1 বজা পৰ্যন্ত 4টা সমষ্টিত 58.34%, চিৰাং জিলাৰ 3টা সমষ্টিত 59%ৰো অধিক ভোটদান হোৱাৰ তথ্য লাভ কৰা গৈছে। মাজুলী সমষ্টিৰ অন্তৰ্গত 188টা ভোটগ্ৰহণ কেন্দ্ৰত দিনৰ 1 বজালৈ 65%ৰো অধিক ভোটদান হৈছে। নগাঁও জিলাৰ 6টা বিধানসভা সমষ্টিত 59.86% ভোটদান হোৱাৰ বাতৰি আহিছে। দিছপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ আৰু মধ্য গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাই পুৱাতে ভোটৰ অধিকাৰ সাব্যস্ত কৰে। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই যোৰহাটৰ জিল ৰোড ক্লাবত ভোটদান কৰে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰহমপুৰ সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰাজেন গোহাঁয়ে আজি নগাঁও চহৰৰ 10ম উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ভোটকেন্দ্ৰত ভোটদান কৰে। গোলাঘাটত বিজেপিৰ প্ৰাৰ্থী তথা মন্ত্ৰী অজন্ত নেওগে ভোটৰ অধিকাৰ সাব্যস্ত কৰিছে। নগাঁও জিলাৰ কলিয়াবৰ সমষ্টিৰ 99 নম্বৰ অংগনবাড়ী ভোটগ্ৰহণ কেন্দ্ৰত অসম গণ পৰিষদৰ প্ৰাৰ্থী কেশৱ মহন্তই ভোটদান কৰে। নলবাৰীৰ চানকুচি হাইস্কুলৰ ভোটকেন্দ্ৰত বিজেপি প্ৰাৰ্থী জয়ন্ত মল্লবৰুৱাই আৰু যোৰহাটত বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীয়ে ভোটদান কৰে। লোকসভাৰ কংগ্ৰেছৰ উপদলপতি তথা যোৰহাট সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়েও গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। খোৱাঙত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে ভোটদান কৰে। চিৰাং জিলাৰ বিজনী বিধানসভা সমষ্টিৰ UPPLৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰীয়ে আজি বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত ভোটদান কৰে। UPPLৰ মুৰববী প্ৰমোদ বড়োৱেও ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে। পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি বিধানসভা সমষ্টিৰ বাছাপুৰ প্ৰাথমিক বিদ্যালয়ত বিজেপি প্ৰাৰ্থী ডাঃ হাবে তাৰাণে ভোটদান কৰে। শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা সমষ্টিটোৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈয়ে আজি লক্ষ্মীনগৰ প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰে। বিজেপিৰ বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাৰ্থী নাৰায়ণ ডেকাই আজি মোকালমুৱাত পুৱাতে ভোটদান কৰে। চিৰাং জিলাৰ ছিডলি চিৰাং বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰীয়ে বেংটল বিক্ৰমপুৰ প্ৰাথমিক বিদ্যালয়ত ভোটৰ অধিকাৰ সাব্যস্ত কৰে। ধেমাজি জিলাৰ ধেমাজি চেচিবৰগাঁও আৰু জোনাই বিধানসভা সমষ্টিত পুৱা 7 বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া চলি আছে। ধেমাজিৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মাই জনোৱা মতে ধেমাজিৰ পশ্চিম গোগামুখ এম ই স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত পুৱাই ধেমাজিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ডাঃ ৰণোজ পেগুৱে ভোটদান কৰে। শিৱসাগৰৰ ডিমৌ শিৱসাগৰ আৰু নাজিৰাৰ মুঠ 748টা ভোটকেন্দ্ৰত পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ চলি থকা বুলি আমাৰ সংবাদদাতাই জনাইছে। নগাঁৱতো পুৱাৰে পৰা ভোটদান প্ৰক্ৰিয়া চলি আছে। প্ৰাক্তন মন্ত্ৰী সাংসদ বিজেপিৰ প্ৰদ্যুৎ বৰদলৈয়ে বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘাটৰ মৰিকলং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে। গোলাঘাট জিলাতো পুৱাৰে পৰা ভোটদান প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে চলি আছে। জিলাখনৰ খুমটাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়াই পুৱাই ভোটদান কৰে। কেৰালাম আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত আজি বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। কেৰালামৰ 140টা আৰু পুডুচেৰীৰ 30টা সমষ্টিৰ বাবে একেটা পৰ্যায়ত ভোটগ্ৰহণ কৰা হৈছে। কেৰালামত দিনৰ 1 বজালৈ 49.70% ভোটদান হৈছে। ৰাজ্যখনৰ 140টা সমষ্টিৰ বাবে 883গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। ৰাজ্যখনৰ 2,71,00,000 ভোটদাতাই এই প্ৰাৰ্থীসকলৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। ৰাজ্যখনত আজি ভোটগ্ৰহণৰ বাবে ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হৈছে। পুডুচেৰীত দিনৰ এক বজালৈ 56% অধিক ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে। ৰাজ্যখনৰ 30টা বিধানসভা সমষ্টিত 294গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। 9,50,639গৰাকী ভোটদাতাই কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ 1,099টা ভোটকেন্দ্ৰত ভোটদানৰ সুযোগ লাভ কৰিছে। পুডুচেৰীত মাইক্ৰ অবজাৰ্ভাৰ আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে। ইপিনে তামিলনাডুত একেটা পৰ্যায়ত হ'বলগীয়া আৰু পশ্চিমবংগত প্ৰথম পৰ্যায়ত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ মনোনয়ন প্ৰত্যাহাৰৰ আজি অন্তিম দিন। পশ্চিমবংগ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰো আজি অন্তিম দিন। 4খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ভোটগণনা অহা 4 মে'ত অনুষ্ঠিত হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পশ্চিমবংগত বিজেপি ক্ষমতালৈ আহিলে কৃষক আৰু মাছমৰীয়াসকলৰ কল্যাণ সাধন হ'ব। হালদিয়াত আজি এখন প্ৰচাৰ সভাত অংশ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাজ্যখনত বিজেপিয়ে চৰকাৰ গঠন কৰিলে বিভিন্ন শস্য উৎপাদনৰ সৈতে জড়িত কৃষকসকল উপকৃত হ'ব। তেওঁ ৰাজ্যখনৰ মাছমৰীয়াসকলক অৱহেলা কৰা হৈছে বুলি তৃণমূল কংগ্ৰেছক সমালোচনা কৰে। ভাৰতীয় জনতা পাৰ্টীয়ে সদায় দৰিদ্ৰ জনসাধাৰণৰ কল্যাণৰ কথা চিন্তা কৰে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে আজি আছানসোল আৰু চুৰী দলীয় প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী সভাত অংশ ল'ব। বিজেপিৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে হুগলী জিলাৰ সিংগুৰত কৃষকসকলৰ সৈতে এখন বৈঠকত ভাগ ল'ব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও উত্তৰ দিনাজপুৰৰ চাকুলিয়াত এখন জনসভাত অংশগ্ৰহণ কৰিব। ইপিনে টি এম চিৰ মুৰববী মমতা বেনাৰ্জীয়ে আজি উত্তৰ 24 পৰগনা জিলাৰ মীনাখনত এটা ৰেলীত ভাগ লৈছে। তেওঁ আজি জিলাখনৰ কেইবাঠাইতো নিৰ্বাচনী প্ৰচাৰ চলাব। নাগালেণ্ডৰ মুকক্সুং জিলাৰ কৰিডাং বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 30টা ভোটগ্ৰহণ কেন্দ্ৰত শান্তিপূৰ্ণভাৱে ভোটদান চলি আছে। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত পুৱা 7 বজাত আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি 4 বজাত সামৰণি পৰিব। সমষ্টিটোত দিনৰ 11 বজালৈ 41.06% ভোটদান সম্পন্ন হোৱাৰ তথ্য পোৱা গৈছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত 1,200 মেগাৱাট শক্তিসম্পন্ন কালাইটু জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ইয়াৰ বাবে 14,105.83 কোটি টকা ধাৰ্য কৰা হৈছে। মন্ত্ৰীসভাই লগতে 26,069.5 কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যখনৰ কামলে ক্ৰা দাদি আৰু কুৰুংকুমে জিলাত 1,720 মেগাৱাট শক্তিসম্পন্ন কমলা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনাইছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে আজিৰ পৰা পৰিপুষ্টি পক্ষকৰ 8ম সংস্কৰণ ৰূপায়ণ কৰিব। দেশৰ পৰা পৰিপুষ্টিজনিত সমস্যা দূৰ কৰি সুস্থ ভাৰত গঢ়াৰ লক্ষ্যৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে এইবাৰ জীৱনৰ প্ৰথম 6 বছৰত শিশুৰ মগজুৰ বিকাশ সৰ্বাধিক কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত আজি বিয়লি 3 বজাৰ পৰা আয়োজিত অনুষ্ঠানত এই পক্ষেকৰ শুভাৰম্ভ কৰা হ'ব। এই সময়ছোৱাত শিশুৰ জন্মৰ পৰা প্ৰথম 1,000 দিনৰ পৰিপুষ্টি নিশ্চিত কৰা, হিতাধিকাৰীসকলৰ মাজত পৰিপুষ্টি নিৰ্ণয়ৰ বাবে পৰ্যালোচনা কৰা, স্বাস্থ্যসন্মত জীৱনশৈলী গঢ়ি তুলি শিশুৰ মেদবহুলতা নিয়ন্ত্ৰণ কৰা আৰু সামগ্ৰিকভাৱে স্বাস্থ্য আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ভাৰতীয় ধবজা বহনকাৰী গ্ৰীণ আশা নামৰ জাহাজখন আজি 15,400 টন ৰন্ধন গেছৰ সৈতে মুম্বাইত উপস্থিত হৈছে। জাহাজখনত সকলো নাবিক আৰু সামগ্ৰী নিৰাপদে আছে। উপৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে আজি উচ্চ সদনৰ নৱনিৰ্বাচিত সদস্য এন চি পিৰ পাৰ্থ অজিত পাৱাৰক শপত বাক্য পাঠ কৰোৱায়। শ্ৰীপাৱাৰ মহাৰাষ্ট্ৰৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে। সংসদ ভৱনৰ সভাপতিৰ সন্মিলন কক্ষত তেওঁ আজি শপত গ্ৰহণ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে দিল্লী কেপিটেলছক 1 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। অসমৰ 126টা বিধানসভা সমষ্টিত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অব্যাহত আছে। দিনৰ 1 বজালৈ প্ৰায় 60% ভোটদান সম্পন্ন হৈছে। কেৰালাম আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীত আজি বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি আছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত 1,200 মেগাৱাট শক্তিসম্পন্ন কালাইটু জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনাইছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে আজিৰ পৰা পৰিপুষ্টি পক্ষকৰ 8ম সংস্কৰণ ৰূপায়ণ কৰিব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।